এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ, কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বনাথত মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন, সুলভ স্বাস্থ্যসেৱা আৰু উন্নত আন্তঃগাঁথনিৰ বাবে জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত ৰাজ্যজুৰি স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনক অপদস্থ কৰাৰ অভিযোগত বিশেষ অধিকাৰ সমিতিৰ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাইলৈ হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গোৱালপাৰা আৰু কামৰূপৰ মুঠ 33টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ কৰা হ'ব। পৰিষদীয় সমষ্টিকেইটাত স্থাপন কৰা 571টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ 445,584 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচনৰ বাবে নিয়োজিত পলিং আৰু প্ৰিজাইডিং বিষয়াসকলে বেলট পেপাৰ বেলট বাকচ আদি লৈ আজি পুৱাতে নিৰ্ধাৰিত ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ 19টা সমষ্টিত 362টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। কাইলৈ জিলাখনত 240,025 ভোটাৰে 52 প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। জিলাখনৰ জয়ৰামকুছি পৰিষদীয় সমষ্টিত NDAৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। জিলাখনত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত এয়া আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰশিদুল হুছেইন।
কাইলৈ অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কামৰূপ জিলাৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ 37টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ অন্তৰ্গত 20টা আৰু কামৰূপ জিলাৰ অন্তৰ্গত 16টা পৰিষদৰ সমষ্টি আছে। গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ ভিতৰত জয়ৰামকুছি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। বাকী 19টা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। গোৱালপাৰা জিলাৰ অন্তৰ্গত 19টা পৰিষদৰ নিৰ্বাচনৰ কাম কাজ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব। 19টা সমষ্টিৰ বিপৰীতে 362টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। নিৰ্বাচনৰ বাবে নিয়োজিত পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলে বেলট বাকচ বেলট পেপাৰ আদি লৈ আজি ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। ইতিমধ্যে প্ৰায় সংখ্যক ভোটগ্ৰহণকাৰী দল নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে। কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ চলিব। জিলাখনৰ 19টা পৰিষদৰ সমষ্টিৰ ভোটগ্ৰহণৰ জৰিয়তে 52 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। 19টা পৰিষদৰ সমষ্টিৰ বিপৰীতে 240,025 ভোটাৰ আছে।
কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সমষ্টিকেইটাত 168,668 ভোটদাতাই 44 প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী বিষয়াসকল ইতিমধ্যে ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। জিলাখনত স্থাপন কৰা 209টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 10টা কেৱল মহিলা বিষয়াৰ দ্বাৰা আৰু এটা দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হ'ব। জিলাখনত 2টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰও স্থাপন কৰা হৈছে। নিৰ্বাচন পৰিচালনাৰ বাবে 1,136 প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োজিত কৰা হৈছে। তদুপৰি ভোটকেন্দ্ৰসমূহত সুৰক্ষা নিশ্চিত কৰাৰ বাবে 600 আৰক্ষী তথা নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। নিৰ্বাচন শান্তিপূৰ্ণকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সকলোৰে সহযোগিতা কামনা কৰাৰ লগতে প্ৰতিগৰাকী ভোটদাতাক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। কাইলৈ হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা আৰু কামৰূপ জিলাৰ পৰিষদৰ এলেকাধীন অঞ্চলত বন্ধ ঘোষণা কৰা হৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি কাইলৈ অঞ্চলটোৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, শিক্ষা, ব্যৱসায়িক আৰু বিত্তীয় প্ৰতিষ্ঠান বন্ধ থাকিব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মহিলা উদ্যমিতা আঁচনি উদ্বোধন কৰে। বিহালি সমষ্টিত এই আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় 23,000 মহিলাক 10,000 চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ 30,00,000 মহিলা উপকৃত হ'ব বুলি জানিবলৈ দিয়ে। প্ৰাৰম্ভিক মূলধনৰ সদ্ব্যৱহাৰ কৰা মহিলাক অহা বছৰ 25,000 প্ৰদান কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 50,000 অৰ্থসাহায্য উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকললৈ আগবঢ়োৱা হ'ব। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমত ক্ষুদ্ৰ উদ্যোগীসকলক অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। প্ৰতি কুইণ্টল ধান 2,550 আৰু প্ৰতি কুইণ্টল সৰিয়হ 6,450 মূল্যত ক্ৰয় কৰা হ'ব বুলিও ডঃ শৰ্মাই উল্লেখ কৰে।
এই বছৰ আমি মানুহৰ পৰা ধান 2,300 কিনি আছিলো, এতিয়া আপোনালোকৰ সন্মুখতে মই খেতিয়কক চেক দিম, আজিৰ পৰা ধানৰ দাম 2,300 জাগাত 2,550 আমি খেতিয়কৰ পৰা কিনো। অৰ্থাৎ আজিৰ পৰা মানুহে, কৃষকে খেতি কৰি পেলাই এটা মূল্য পাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষক সন্মান যোজনাৰ নামত আমাৰ বেংকৰ একাউণ্টত প্ৰতি চাৰি মাহৰ মূৰে মূৰে টকা পঠিয়াই আৰু আজিৰ পৰা ধানৰ মূল্যও 2550 টকাত আমি কিনিম।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খান্তেক বাণিজ্যিক বিৰতি।
হাজু হওক এই 2 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া খেল মহাৰণ 2.0 ৰাজ্যিক পৰ্যায়ৰ খেলৰ বাবে, য'ত আয়োজিত হ'ব ফুটবল, চুইমিং, এথলেটিক্স, ভলীবল, চেছ আৰু ইয়াৰে চাইক্লিং প্ৰতিযোগিতাখনি হ'ব চাকনিবাৰী তেতেলীয়া গুৱাহাটীত, য'ত এইবাৰ ব্যৱহাৰ হৈ আছে ফটো ফিনিছ টেকনলজি।
এই বছৰৰ জিলা পৰ্যায়ৰ খেলত প্ৰতিযোগী আছিল প্ৰায় 40 লাখ। অংশগ্ৰহণকাৰীসকলে dsywsam.com/khel/ত গৈ নিজৰ জিলাৰ নামৰ লগতে পঞ্জীয়ন নম্বৰ দি ডাউনলোড কৰি সংগ্ৰহ কৰক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা অনুমোদিত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰখনি। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ অসমৰ দ্বাৰা প্ৰচাৰিত।
বিশ্বনাথত আজি আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা ছেপ্টেম্বৰত আৰু 6 লাখ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বুলি প্ৰকাশ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীৰ একাউণ্টত ছমাহৰ বাবে মাহিলী 300 টকাকৈ টিউচনৰ বাবদ দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিশ্বনাথৰ পাভৈত এখন স্বাস্থ্যমেলা উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰটো শুভাৰম্ভ কৰি ডঃ শৰ্মাই 10 গৰাকী অৱসৰপ্ৰাপ্ত আশাকৰ্মীক এককালীন সাহায্য হিচাপে 2 লাখ টকাৰ চেক প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, VCDCসমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ডঃ শৰ্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ আন্তঃক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে। 1,70,00,000 টকা ব্যয় সাপেক্ষে নতুনকৈ স্থাপন কৰিবলগীয়া এই ক্ৰীড়া প্ৰকল্পটোত 2খন বেডমিণ্টন কোৰ্ট, 4খন টেবুল টেনিছ কোৰ্ট আৰু যোগাভ্যাস, শৰীৰ চৰ্চা আৰু কাৰ্যালয়ৰ বাবে এটাকৈ কোঠা উপলব্ধ হ'ব। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
ৰাজ্যজুৰি স্বাস্থ্যসেৱা সুলভ আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম মন্ত্ৰীসভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিশ্বনাথত ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি অম্বাগাঁও বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। জিলায়ুক্ত পুলক পাটগিৰিয়ে শিবিৰটো উদ্বোধন কৰে। স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰা তথা জনসাধাৰণৰ বাবে গুণগত চিকিৎসা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ অন্যান্য জিলাতো শিবিৰসমূহ মুকলি কৰা হয়। কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাট গাঁও পঞ্চায়তৰ বোকাখাট হাইস্কুলত আয়োজিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই শিবিৰ মুকলি কৰি গ্ৰাম্যাঞ্চল, বিশেষকৈ আহতীয়া অঞ্চলসমূহত স্বাস্থ্যসেৱা সুচল কৰি তোলাৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে। চৰাইদেউ জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আজি জিলাখনৰ মাহমৰা দীপলিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰ মুকলি কৰা হয়। ৰাজ্য চৰকাৰৰ পৰিবহণ, পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মোহনে আজি শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰি এইদৰে কয়।
আৰু আজি ভাবিছো যে স্বাস্থ্য আৰু কল্যাণ শিবিৰে আমাৰ চৰাইদেউ জিলাত আজি দীপলিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি চেণ্ট্ৰেলি জিলা ভিত্তিত প্ৰগ্ৰেমটো ইনগ্ৰেচন কৰিছো। ডায়েবেটিছৰ পৰা আদি কৰি ব্লাড টেষ্ট পৰা সকলোখিনি কৰাৰ এইটো ব্যৱস্থা হৈছে। ইয়াত জইন ডাক্টৰ হেল আছে, আমাৰ ADC হেলথৰ চোৱাচিতা কৰি থকা সোণকৃষ্ণা ঘৰপলীয়া ডাঙৰীয়া, আমি গোটেইখিনি ব্যৱস্থাখিনি কৰি দিছে। মই ভাবো স্বাস্থ্যখণ্ডৰ উন্নত এটা নতুন এটা পন্থা আমাৰ অসম চৰকাৰে জনকল্যাণমূলক আঁচনিৰ ভিতৰত এটা পদক্ষেপ গ্ৰহণ কৰিছে। যেনেকে আমাৰ গুণোৎসৱত শিক্ষাখণ্ডটো উন্নতি হৈছে, স্বাস্থ্যখণ্ড উন্নতি কৰিবৰ কাৰণে গাঁৱে ভূঞে এনেকুৱা শিবিৰ হ'ব, দুখীয়া দৰিদ্ৰ মানুহক বিনামূলীয়াকৈ তাতে পৰীক্ষা হ'ব সকলো ধৰণৰ, আৰু আমি চৰকাৰৰ বিনামূলীয়া ঔষধো বিতৰণ পৰা আদি কৰি সকলো ধৰণৰ ইয়াতে উপলব্ধ।
ধেমাজি জিলাতো আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ উদ্বোধন কৰা হয়। জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ 65খন গাঁও পঞ্চায়ত আৰু 2খন পৌৰসভাক সামৰি পৰ্যায়ক্ৰমে 17 জুলাই পৰ্যন্ত এই স্বাস্থ্যমেলা মুকলি থাকিব। জিলাখনৰ সমজিলা জোনাইতো আজি স্বাস্থ্যমেলা অনুষ্ঠিত হয়। নগাঁও জিলাৰ বুঢ়াগোহাঁই থান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৰায়ডঙীয়া ৰাজহুৱা মঞ্চত আজি বিধায়ক ৰূপক শৰ্মাই জিলা পৰ্যায়ৰ স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত প্ৰায় 300 জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনক অপদস্থ কৰাৰ অভিযোগত 12 জনীয়া সদস্যৰে গঠিত বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি কৰিছে। বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বত এই সমিতিৰ আজি দিছপুৰত অনুষ্ঠিত বৈঠকত সিদ্ধান্তমৰ্মে বিধায়ক 2জনলৈ বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে 2গৰাকী বিধায়কে বিধানসভাৰ অধিৱেশন চলি থকা দিনত উপাধ্যক্ষগৰাকীক অপদস্থ কৰাৰ অভিযোগ উঠিছিল। দেশত আজিৰে পৰা প্ৰায় 900 বিধ ঔষধৰ মূল্য বৃদ্ধি কাৰ্যকৰী হৈছে। এই ঔষধসমূহৰ মূল্য 1.74% বৃদ্ধি পাইছে। মধুমেহ উক্ত উচ্চ ৰক্তচাপ, হৃদৰোগ সংক্ৰমণৰ চিকিৎসাজনিত ঔষধকে ধৰি ভালেসংখ্যক লোকৰ ঔষধৰ মূল্য আজিৰে পৰা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ভেষজ মূল্য নিয়ন্ত্ৰণ প্ৰাধিকৰণে পাইকাৰী মূল্যসূচকৰ ওপৰত নিৰ্ভৰ কৰি এই ঔষধসমূহৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে প্ৰতিবছৰে ঔষধসমূহৰ মূল্যৰ ক্ষেত্ৰত প্ৰাধিকৰণে সংশোধনী ঘটায় যদিও বিগত বৰ্ষত এই মূল্য বৃদ্ধি 0.0055% আছিল। ৰাজ্যত আজিৰে পৰা বিদ্যুৎ মাচুলৰ প্ৰতি ইউনিট 25 পইচাৰ পৰা 1 টকালৈকে হ্ৰাস কৰা হৈছে। ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত 1 টকাকৈ আৰু উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত 25 পইচাকৈ মাচুল হ্ৰাস পাইছে। অৱশ্যে গ্ৰাহকসকলে মে মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড APDCL-এ আজিৰে পৰা 3 টৰপীয়া নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিব। এই অনুসৰি দিনৰ সময় সন্ধিয়া আৰু নিশা এই 3টা ভাগত পৃথক পৃথককৈ বিদ্যুৎ মাচুল সংগ্ৰহ কৰা হ'ব। অৱশ্যে গ্ৰাহকে ইচ্ছা কৰিলেহে এই 3টৰপীয়া পদ্ধতিৰে মাচুল আদায় দিব পাৰিব। পূৰ্বৰ দৰে দিনটোৰ বাবে এটা নিৰিখতে মাচুল আদায় দিয়াৰ বিকল্পও APDCL-এ গ্ৰাহকৰ বাবে ৰাখিছে। গ্ৰাহকে বিচাৰিলে শক্তি বিভাগে তেওঁলোকৰ মিটাৰত 3টৰপীয়া মাচুলৰ সেৱা সংযোগ কৰিব। 3টৰপীয়া পদ্ধতিৰ অধীনত নৰ্মেল আৱাৰত অৰ্থাৎ নিশা 10 বজাৰ পৰা পুৱা 9 বজালৈ সাধাৰণ নিৰিখত মাচুল সংগ্ৰহ কৰা হ'ব। পুৱা 9 বজাৰ পৰা 5 বজালৈ ছলাৰ আৱাৰ হিচাপে অভিহিত কৰাৰ সময়খিনিত 20% মাচুল কমকৈ দিব লাগিব। ইপিনে আবেলি 5 বজাৰ পৰা নিশা 10 বজালৈ পিক আৱাৰত বিদ্যুৎ মাচুল সাধাৰণ নিৰিখত 120% হ'ব। উল্লেখযোগ্য যে অহা নৱেম্বৰ ডিচেম্বৰত সাধাৰণ গ্ৰাহকৰ বাবে বিদ্যুতৰ মাচুল পুনৰ 1 টকা হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথত ঘোষণা কৰে। এতিয়া পৰৱৰ্তী বাতৰিৰ অংশ শুনো অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত আজি মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কেইবাটাও ধৰ্মীয় স্থানলৈ প্ৰথম কিস্তি হিচাপে 1.5 লাখ টকাৰ অনুদানৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিত 204টা নামঘৰ, মন্দিৰ আৰু থানলৈ 3 লাখ টকাকৈ এই আঁচনিৰ অনুদান আগবঢ়োৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজন কৰা এটা কাৰ্যসূচীত ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিৰ অধীনত তেজপুৰ বিধানসভা সমষ্টিৰ 158টা নামঘৰ আৰু উপাসনা গৃহলৈ 1.5 লাখ টকাকৈ অনুদানৰ চেক বিতৰণ কৰে। অসম দৰ্শন আঁচনিৰ অধীনত শোণিতপুৰ জিলাত মুঠ 792টা ধৰ্মীয় উপাসনাস্থলীলৈ অনুদান আগবঢ়োৱা হ'ব। কামৰূপ মহানগৰ জিলাৰ 1 নম্বৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ গোচৰত আজি 2জন অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। ভাং সৰবৰাহৰ গোচৰত অভিযুক্ত হীৰা কুমাৰ আৰু ৰতন লস্কৰক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 1 লাখ টকাকৈ জৰিমনা বিহা হৈছে। উল্লেখযোগ্য যে মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাই এখন ট্ৰাকৰ পৰা প্ৰায় 600 কিলোগ্ৰাম ভাঙৰ সৈতে অভিযুক্ত 2জনক গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে গোচৰাধীন ৰবীন্দ্ৰ ৰায় আৰু সজল চক্ৰৱৰ্তীক আদালতে দোষমুক্ত ঘোষণা কৰে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 4 এপ্ৰিলত জিলাখনত উদ্বোধন কৰিবলগীয়া কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে হেৰিনা চিনামৰাত নিৰ্মাণ কৰা অত্যাধুনিক সন্মিলন কেন্দ্ৰ, আন্তঃৰাজ্যিক বাছ আস্থানত নিৰ্মাণৰত স্বয়ংক্ৰিয় যান বাহন পৰীক্ষণ কেন্দ্ৰ, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপত নিৰ্মাণ উড়ন সেতু জনসাধাৰণৰ বাবে মুকলি কৰিব। ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি বাক্সা জিলাত 14টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে। জিলাখনৰ নাওশালী, ভেবলা, কেওটচুপা, জালা, বড়োপাৰা, শিলবাৰী, অঞ্চলী আদিত এই কেন্দ্ৰসমূহ মুকলি কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানাছ ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজ্যৰ উদীয়মান ক্ৰিকেট প্ৰতিভাসমূহক উৎসাহ যোগোৱাৰ উদ্দেশ্যে অসম ক্ৰিকেট সন্থাৰ অসম ক্ৰিকেট একাডেমীয়ে পৰিচালনা কৰা 14 বছৰ অনুৰ্ধ দ্বিতীয় বাৰ্ষিক পুলিন্দা সোৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত গ্ৰুপ এৰ খেলসমূহ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আজিৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই গোলাঘাট জিলা ক্ৰীড়া সন্থাক 3 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ। কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বনাথত মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন। সুলভ স্বাস্থ্যসেৱা আৰু উন্নত আন্তঃগাঁথনিৰ বাবে জিলা স্বাস্থ্য সমিতিসমূহৰ উদ্যোগত ৰাজ্যজুৰি স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন। বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনক অপদস্থ কৰাৰ অভিযোগত বিশেষ অধিকাৰ সমিতিৰ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।